এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মাজুলীত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ, কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অসমলৈ 1,819 কোটি টকাত অনুমোদন, ৰাজ্যজুৰি কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাই আগবঢ়োৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ আৰু বাংলাদেশত কটকটীয়া নিৰাপত্তাৰ মাজত আজি সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আম্মসহায়ক গোটৰ 31,952 গৰাকী সদস্যৰ মাজত 2,000 টকাকৈ চেক বিতৰণ কৰে। তেওঁ লগতে জিলাখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। জিলাখনৰ গড়মূৰৰ মানিকা পথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন আৰু মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মাজুলীৰ যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। 1,019 কোটি টকা ব্যয়েৰে এই দলংখন নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে 382 কোটি টকা ব্যয় সাপেক্ষ মাজুলী যোৰহাট দলং সংযোগী 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে একে সময়ত দলং আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আজিৰ পৰা দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতি আৰম্ভ হ'ব। আগতে 900 কোটি টকাৰ বাজেট আছিলে, ভাৰত চৰকাৰে 1,010 কোটি টকা দলংখনৰ কাৰণে মঞ্জুৰ কৰিছে, যাতে ইয়াক সম্পূৰ্ণৰূপে পূৰ্ণাংগ ৰূপলৈ লৈ যাব পাৰি। এই দলংখনৰ লগত দলংখন হোৱাৰ পিছত যোৰহাটলৈও আমাক এটা পথ লাগিব আৰু মাজুলীলৈও আমাক পথ লাগিব, আৰু এই পথছোৱাক ভাৰত চৰকাৰে নেশ্যনেল হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছে। দলঙৰ পৰা মাজুলীলৈ মাজত আৰু এখন ফ্লাইঅভাৰো হ'ব, আৰু আমি যোৰহাটলৈ যোৱা 7 কিলোমিটাৰ পথো নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডত আমি নিৰ্মাণ কৰিম।
ডঃ শৰ্মাই অসমমালাৰ অধীনত 695 কোটি টকা ব্যয়েৰে নিৰ্মিত 4-লেনযুক্ত 2খন পকী দলং আৰু বালিচাপৰি বঙালমৰা সংযোগী পথ মুকলি কৰে। তদুপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন আৰু ছাত্ৰীনিবাস, চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, দক্ষিণপাট সত্ৰ সংগ্ৰহালয় আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পও মুখ্যমন্ত্ৰীয়ে মুকলি কৰে। 2,218 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত অসমলৈ 1,819 কোটি টকা অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা সদৰি কৰি ৰাজ্যৰ উন্নয়ন যাত্ৰাত নিৰন্তৰ আৰোপ কৰা গুৰুত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ধনৰাশিৰে ৰাজ্যখনত 1,522 কিলোমিটাৰ দৈৰ্ঘৰ পথ আৰু 3.13 কিলোমিটাৰ দৈৰ্ঘৰ দলং নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হ'ব। ইয়াৰ ফলত ৰাজ্যখনত গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় হ'ব আৰু ব্যৱসায় সুচল হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাই আহান জনোৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ আজি দেশজুৰি পৰিলক্ষিত হয়। বিভিন্ন প্ৰান্তত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানসমূহো বন্ধ হৈ থাকে। অসমৰ মটৰ পৰিবহণ শ্ৰমিক সংগঠনে কেইবাটাও দাবীৰে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই 24 ঘণ্টাজোৰা চকা বন্ধ ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীত আজি চিটি বাছৰ চলাচল বন্ধ আছে যদিও অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ চিটি বাছসমূহ চলাচল কৰি আছে। খানাপাৰাৰ পৰা বিভিন্ন স্থানলৈ যোৱা দূৰণিবতীয়া গাড়ীসমূহৰ চলাচল বন্ধ আছে। ঠায়ে ঠায়ে টেক্সি সেৱাও ব্যাহত হৈছে। বন্ধৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। চিৰাং জিলাতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনত ব্যৱসায়িক যান বাহনৰ চলাচল বন্ধ হৈ থকাৰ লগতে বেংক তথা বীমা প্ৰতিষ্ঠানসমূহো বন্ধ থাকে। শিলচৰত বন্ধৰ আংশিক প্ৰভাৱ পৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। শিলচৰৰ চেণ্ট্ৰেল ৰোড, পাৰ্ক ৰোড, ক্লাব ৰোড, শ্বিলংপট্টি, জানিগঞ্জ, নিউ শিলচৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলত দোকান পোহাৰ বন্ধ হৈ থকা পৰিলক্ষিত হয়। শিৱসাগৰ জিলাত শ্ৰমিক সংঘসমূহৰ যৌথ মঞ্চই সমদল উলিয়াই এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন আগবঢ়ায়। একেদৰে বজালী জিলাতো বিভিন্ন খণ্ডৰ কৰ্মচাৰী আৰু শ্ৰমিক সংঘৰ নেতাকৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে শ্ৰম সংহিতা প্ৰত্যাহাৰৰ দাবীৰে আজি দেশজুৰি বেংক, বীমা, ডাক সেৱা, মহাগাণনিক বিভাগ, আয়কৰ, বি এছ এন এল, বিভিন্ন ৰাজ্যিক কৰ্মচাৰী সংগঠন, তেল, কয়লা, ৰাজহুৱা কৰ্মচাৰী সংগঠন আদি শ্ৰমিক কৰ্মচাৰীসকলে এই ধৰ্মঘটৰ আহ্বান জনাইছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে পৰহিলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে অহা শনিবাৰে মৰাণত জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ প্ৰথমে চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে আজি মৰাণত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰীক্ষামূলক উৰণ আৰু অৱতৰণৰ চূড়ান্ত অনুশীলন কৰা হৈছে। 4.2 কিলোমিটাৰ দৈৰ্ঘৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কালি Su-30 ৰাফেল তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানে অৱতৰণ আৰু উৰণৰ কৌশল প্ৰদৰ্শন কৰে। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু তেওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই সকলো বিভাগক নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। মানকাছাৰ জিলা প্ৰশাসনে আজি বাউচকাটা অঞ্চলত অবৈধভাৱে চলি থকা ভালেকেইটা ইটাভাটা উচ্ছেদ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে জিলা প্ৰশাসনে ইয়াৰ পূৰ্বে এই অবৈধ ইটাভাটাসমূহ বন্ধ কৰিবলৈ জাননী জাৰি কৰিছিল, কিন্তু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ইটাভাটাসমূহ বন্ধ নকৰাত জিলা প্ৰশাসনে আজি অভিযান চলাই 5টা ইটাভাটা উচ্ছেদ কৰে। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে অবৈধভাৱে চলি থকা আন ইটাভাটাসমূহ উচ্ছেদ কৰা হ'ব বুলি মানকাছাৰৰ ৰাজচক্ৰ বিষয়াই প্ৰকাশ কৰিছে।
ইলিগেল ইটা ভাটা আছে, বাংলা ভাটা বুলি কয়, এইটো ইভিকশ্যন কৰা হৈছে। ইয়াতে আমাৰ টোটেল আমি ইয়াত অভিযান লৈছিলোঁ 5টা ইটা ভাটা ভাঙিবলৈ, অলৰেডি আমি 4টা ভঙা হৈছে। গোটেইখিনি তেওঁলোকে কোনো কাগজ পাতি নোহোৱাই কৰা হৈছে, গতিকে এইখিনি ইয়াত আমি মানে নষ্ট কৰি দিয়া হৈছে তেওঁলোকে। তেওঁলোকক আমি ৰাইজক কৈছোঁ যে তেওঁলোকে যদি খুলিবলৈ মন আছে তেওঁলোকে 10-15 জন মিলি পেলাই চিমনি ভাটা খোলক। একেলগে এজনে নোৱাৰিব পাৰে, 10-15 জন মিলি পেলাই যদি চিমনি ভাটা তেওঁলোকে খোলে তেতিয়াহ'লে কাগজ পাতি কেনেকৈ উলিয়াব লাগে আমি মানে প্ৰশাসনৰ ভাৱে আমি সহায় কৰি দিওঁ। কিন্তু যোনটো বস্তু ইলিগেল, যিহেতু বাংলা ভাটাটো ইলিগেল, সেইটো খুলিব নোৱাৰে। যদি তেওঁলোকে কাগজ পাতি লৈ পেলাই পলিউচন কণ্ট্ৰল বৰ্ডৰ চাৰ্টিফিকেট, লেবাৰ অফিচৰ চাৰ্টিফিকেট, এনেকৈ বিভিন্ন ধৰণৰ চাৰ্টিফিকেট লৈ যদি তেওঁলোকে চিমনি ভাটা খোলে তেতিয়াহ'লে আমি প্ৰশাসনে তেওঁলোকক সহায় কৰি দিব। জাননীটো বহুত দিয়া হৈছে, গতিকে পৰ্যায়ক্ৰমে ভাঙি যোৱা হ'ব।
বাংলাদেশত কটকটীয়া নিৰাপত্তাৰ মাজত আজি সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। নিৰ্বাচন আয়োগ সচিবালয়ৰ জ্যেষ্ঠ সচিব আখতাৰ আহমেদে জনোৱা মতে দুপৰীয়া 12 বজালৈ 32.88% ভোটদান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। দুখন জিলাত গ্ৰেনেড বিস্ফোৰণকে ধৰি কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে যদিও কোনো ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ স্থগিত ৰাখিবলগীয়া হোৱা নাই। ভোটগ্ৰহণ প্ৰক্ৰিয়াত আজি দেশখনৰ 293টা সমষ্টি সামৰি লোৱা হয়। শ্বেৰপুৰ বিধানসভা সমষ্টিত এগৰাকী প্ৰাৰ্থীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ভোটগ্ৰহণ স্থগিত ৰখা হয়। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে এইবাৰৰ নিৰ্বাচনত 12.77 কোটি ভোটদাতাই নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই। দেশখনত সংসদীয় নিৰ্বাচনৰ লগতে জুলাই ঘোষণাপত্ৰ অনুসৰি সাংবিধানিক আৰু প্ৰতিষ্ঠানগত সংস্কাৰ সন্দৰ্ভত জনমত সংগ্ৰহ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ 1 নম্বৰ দেৱালী আদালতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিক লৈ মানহানিসূচক মন্তব্য প্ৰদানত বাধা আৰোপ কৰিছে। আদালতে লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া প্ৰতিদিন নামৰ দৈনিক বাতৰি কাকতখনকো মানহানিসূচক বাতৰি পৰিৱেশনত বাধা আৰোপ কৰিছে। আদালতৰ ৰায় সন্দৰ্ভত আজি এখন সংবাদমেলত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই কয় যে যোৱা 5 ফেব্ৰুৱাৰীত আয়োজিত এখন সংবাদমেলত গৌৰৱ গগৈকে ধৰি দুয়োগৰাকী কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰীৰ সা সম্পত্তি সন্দৰ্ভত কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল। এনে আপত্তিজনক মন্তব্য আৰু বাতৰিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আদালতত 500 কোটি টকাৰ মানহানিৰ গোচৰ তৰিছিল। আদালতে আজি এই গোচৰৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানি পৰ্যন্ত মানহানিসূচক বক্তব্য কৰাত বাধা আৰোপ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে 14 ফেব্ৰুৱাৰী শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCRৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ দূষণ বৰঠাকুৰৰ। মাজুলীত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ, কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰাৰ অসমলৈ 1,819 কোটি টকাত অনুমোদন, ৰাজ্যজুৰি কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাই আহ্বান জনোৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ আৰু বাংলাদেশত কটকটীয়া নিৰাপত্তাৰ মাজত আজি সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন।